আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আশা কৰোঁ এই অনুষ্ঠান আপুনি নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনাৰ দ্বাৰাই ঈশ্বৰৰ বাক্যৰ প্ৰতি যে আপোনাৰ শ্ৰদ্ধা আছে সেই কথাটো আপুনি প্ৰকাশ কৰিছে। ঈশ্বৰৰ বাক্য শুনি সেই বাক্য পালন কৰি আমি আমাৰ জীৱনলৈ আশীৰ্বাদ কঢ়িয়াই আনিব পাৰোঁ। বাইবেলৰ বাণীয়ে অগণন লোকৰ জীৱন সলনি কৰি আহিছে। আশাহীনে আশা পাইছে, দুখত থকাজনে শান্তি পাইছে, দুৰ্বলীজনে অন্তৰত সাহস পাইছে। এইবোৰ সদায় ঘটি থকা ঘটনা। আমাৰ শ্ৰোতাসকলৰ পৰাও আমি এনেকুৱা কথা শুনি থাকোঁ চিঠি পত্ৰৰ যোগেৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে লাভৱান হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছো আপোনাৰ নিশ্চয় মনত আছে। আমি আজি কিছুদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি পাইছিলোঁ যে জোহনে দৰ্শনত দেখিছিল স্বৰ্গ। স্বৰ্গত তেওঁ দেখিছিল এখন পুথিৰ নুৰা, 7টা চাব মাৰি থোৱা পুথিৰ নুৰা। এজন বলৱান স্বৰ্গদূতে বৰ মাতেৰে ক'লে, কোনে এই পুথিখন মেলিব পাৰিব? কোনো মানুহেই সেই পুথিখন মেলিবৰ সক্ষম নোহোৱা বাবে জোহনৰ মনত খুব দুখ লাগিছিল আৰু তেওঁ ক্ৰন্দন কৰিছিল। আজি আমি পাঁচ নম্বৰ পদৰ পৰা চাব খুজিছোঁ। আহকচোন আমি প্ৰাৰ্থনাৰে আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, সকলো গৌৰৱ মহিমা প্ৰশংসা তোমাৰেই। প্ৰভু, তোমাক অশেষ ধন্যবাদ জনাইছোঁ, কিয়নো তুমি আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ দিলা। আমি তোমাৰ পৰা একো ভাল বস্তু লাভ কৰাৰ যোগ্য নহ'লেও তুমি আমাক সকলো ধৰণে আশীৰ্বাদ কৰি আহিছা। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ পৰিত্ৰাণৰ অমূল্য আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ দয়াৰ কথা কৈ কৈ আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া হে পিতা, প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত আমাক ঠাই দি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ তুমি আমাক বুজাই দিয়া। আমাৰ প্ৰত্যেকৰে জীৱন তুমি আশীৰ্বাদেৰে উপচাই দিয়া। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ ব্যক্তিগত প্ৰয়োজনসমূহৰ কথা তুমি জানা পিতা। তেওঁলোক প্ৰতিজনৰ প্ৰয়োজন তুমি পূৰণ কৰা, আত্মিক জীৱনত দুপদ দুপে আগবাঢ়ি যোৱাত সহায় কৰা। কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা মৃত্যুক জয় কৰি জি উঠা মৃত্যুঞ্জয়ী প্ৰভু যীশুৰ নামেৰে আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, বাইবেলৰ পৰা পাঠ কৰি দিম। জোহনে লিখা শুভবাৰ্তা পাঁচ নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদ। তেতিয়া সেই বৃদ্ধ লোকৰ এজনে মোক ক'লে, তুমি ক্ৰন্দন নকৰিবা, চোৱা যিজনা যিহুদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূল স্বৰূপ, তেওঁ সেই নুৰা আৰু তাৰ সাতোটা চাব মেলিবলৈ জয়যুক্ত হ'ল। সেই বৃদ্ধলোককেইজনৰ কোনোবা এজনে উত্তৰ দিছিল। তেওঁলোকে আত্মিকভাৱে কথাবোৰ বুজি পাইছিল। সেই বৃদ্ধলোককেইজনেই আচলতে খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰিছে আৰু খ্ৰীষ্টীয় মণ্ডলীয়ে আত্মিক নিগৃঢ় তত্ত্ববোৰ জানিবলৈ সুবিধা পায় পবিত্ৰ আত্মাৰ যোগেদি। প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক এনেদৰে কৈছিল, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাক লৈ তোমালোকক জনাব। পিতৃৰ যি আছে সেই সকলো মোৰ, এই হেতুকে মই ক'লো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। জোহনে লিখা শুভবাৰ্তা পোন্ধৰ অধ্যায় তেৰৰ পৰা পোন্ধৰ পদ। এই পৃথিৱীৰ ওপৰত অধিকাৰ কেৱল প্ৰভু যীশুখ্ৰীষ্টৰেই আছে। তেওঁ আপোনাক মোক মূল্য দি কিনি লৈছে। তেওঁ এই পৃথিৱীখনকো মূল্য দি কিনি লৈছে আৰু সেই মূল্য দিছে তেওঁ নিজৰ অমূল্য তেজেৰে। এই পৃথিৱীৰ সৈতে জড়িত তেওঁৰ যিমান ধৰণৰ পৰিচৰ্যা আছে সেই সকলোবোৰ ইয়াত বিশেষভাৱে চিত্ৰিত কৰা হৈছে। আমি সেইবোৰ এটা এটাকৈ আলোচনা কৰি যাম। যিজনা যিহুদা ফৈদৰ সিংহ, ইয়াত প্ৰভু যীশুখ্ৰীষ্টক যিহুদা ফৈদৰ সিংহ বুলি কোৱা হৈছে। ইছৰাইল জাতিৰ বাৰটা ফৈদৰ মাজৰ এটা ফৈদ যিহুদা ফৈদ, আৰু প্ৰভু যীশুক এই যিহুদা ফৈদৰ সিংহ বুলি কোৱা হৈছে। মৃত্যুৰ আগে আগে জাকুবে তেওঁৰ বাৰজন পুত্ৰক তেওঁৰ কাষলৈ মাতি আনি প্ৰত্যেকৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছিল আৰু যিহুদাৰ বিষয়ে তেওঁ এনেদৰে ভৱিষ্যৎবাণী কৰিছিল। যিহুদা যুবা সিংহ, হে মোৰ বোপা, তুমি পশু চিৰি পেলোৱাৰ পৰা উঠি আহিলা, সি সিংহৰ দৰে পৰি শুইছে, এনেকি সিংহিনীৰ দৰে শুইছে, কোনে তাক জগাব? চিলু নাহে মানে যিহুদাৰ পৰা ৰাজদণ্ড নেযাব আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব, লোকসমূহ সেইজনাৰ আজ্ঞাধীন হ'ব। আদি পুস্তক ঊনপঞ্চাছ অধ্যায় ন আৰু দহ পদ। প্ৰভু যীশুৱেই হৈছে যিহুদা ফৈদৰ সিংহ, কিন্তু তেওঁ দায়ুদৰ মূল স্বৰূপ। ঈশ্বৰে দায়ুদৰ সৈতে এটা বিশেষ চুক্তি কৰিছিল আৰু সেই বিষয়ে আমি পঢ়িবলৈ পাওঁ দ্বিতীয় চমুৱেল পুস্তকৰ সাত নম্বৰ অধ্যায়ত। তাত ঈশ্বৰে দায়ুদক এনেদৰে কৈছিল, তোমাৰ পাছৰ বংশৰ এজন লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম। মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। প্ৰভু যীশুৱে দাউদৰ বংশতেই জন্মগ্ৰহণ কৰিছিল। পৃথিৱী শাসন কৰাৰ সম্পূৰ্ণ অধিকাৰ একমাত্ৰ তেওঁৰেই আছে, কাৰণ পৃথিৱীৰ ভৱিষ্যত সম্বন্ধে পুৰণি নিয়মত কৰা সকলোবোৰ ভাৱবাণী তেওঁতেই সম্পূৰ্ণৰূপে ফলিয়ায়। এই পৃথিৱীত তেওঁ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ যেতিয়া আকৌ আহিব, তেতিয়া সেই সকলোবোৰ ভাৱবাণী সম্পূৰ্ণৰূপে ফলিওৱা আমি দেখিবলৈ পাম। তেওঁ সেই নুৰা, সেই সাতোটা চাব মেলিবলৈ জয়যুক্ত হ'ল। সেই অধিকাৰ, সেই ক্ষমতা কেৱল প্ৰভু যীশুৰেই আছে, কাৰণ তেওঁ জয়যুক্ত হ'ল। মৃত্যুক জয় কৰি, ছয়তানক পৰাস্ত কৰি তেওঁ জয়যুক্ত হ'ল। ছয় নম্বৰ পদটো পঢ়িম। আৰু মই সেই সিংহাসন আৰু চাৰি প্ৰাণীৰ মাজত আৰু সেই বৃদ্ধ লোকৰ মাজতো হত হোৱাৰ নিচিনা এটি মেৰ পোৱালি থিয় হৈ থকা দেখিলোঁ। তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল। সেই চকু গোটেইখন পৃথিৱীলৈ পঠোৱা ঈশ্বৰৰ সাত আত্মা। এই গোটেই দৃশ্যখিনিৰ জোহন দৰ্শক মাত্ৰ হৈ আছিল। তেওঁ কৈছে, মই দেখিলোঁ, মই শুনিলোঁ। মই সেই সিংহাসন আৰু চাৰি প্ৰাণীৰ মাজত আৰু সেই বৃদ্ধ লোকৰ মাজতো হত হোৱাৰ নিচিনা এটি মেৰ পোৱালি থিয় হৈ থকা দেখিলোঁ। মেৰ পোৱালি শব্দটোৱে ইয়াত সৰু পোৱালি বুজাইছে, এটি কণমানি মেৰ পোৱালি। সৰু মেৰ পোৱালীয়ে আচলতে বুজায় নম্ৰতা, নিৰ্জু, শান্ত স্বভাৱ আৰু বলি দিবৰ বাবে আগবঢ়াই নিয়া মেৰ পোৱালি। আমি জানো যে প্ৰভু যীশুখ্ৰীষ্টক বলি দিবলৈ যেতিয়া লৈ যোৱা হৈছিল, ঠিক বলি দিবলৈ লৈ যোৱা মেৰ পোৱালিৰ নিচিনাকৈ লৈ যোৱা হৈছিল। তেওঁ কোনো প্ৰতিবাদ কৰা নাছিল, মুখকে মেলা নাছিল, কিয়নো তেওঁই হৈছে জগতৰ পাপ লৈ যোৱা ঈশ্বৰৰ মেৰ পোৱালি, হত হোৱাৰ নিচিনা। প্ৰভু যীশুৱে যে মানৱৰ মুক্তিৰ কাৰণে মানুহৰ হৈ মানুহৰ সলনি ক্ৰুচত মৃত্যুবৰণ কৰি মানুহৰ মুক্তি অৰ্জন কৰিলে, সেই কথাটো ইয়াত প্ৰকাশ কৰা হৈছে। কিন্তু ইয়াত বিশেষভাৱে এই ভাৱটো প্ৰকাশ কৰা হৈছে যে তেওঁক অতিপাত অত্যাচাৰ কৰি যন্ত্ৰণা দি ক্ৰুচত বধ কৰা হৈছিল। মেৰ পোৱালি থিয় হৈ থকা দেখিলোঁ। ইয়াত থিয় হৈ থকা কথাটোৱে প্ৰভু যীশুৰ পুনৰুত্থানৰ কথাটো প্ৰকাশ কৰিছে। ইয়াত যিখিনি বিশেষ সময়ৰ কথা কোৱা হৈছে, সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব, থাকিব স্বৰ্গত। আৰু প্ৰভু যীশু আৰু পিতৃৰ সিংহাসনৰ সোঁহাতে বহি নাথাকে, তেওঁ থিয় হ'ব। তেওঁ চলাচল কৰিছে, তেওঁ চলাচল কৰিছে তেওঁৰ ক্ষমতালৈ। তেওঁ এই পৃথিৱীলৈ আহিব ধৰিছে, জগতত মহাক্লেশ হ'বলৈ উদ্যত হৈছে। সেই মহাক্লেশৰ যোগেদি পৃথিৱীলৈ দণ্ড নমাই আনিবলৈ তেওঁ সাজু হৈছে। পৃথিৱীত সেই ধুমুহাৰ আগজাননী স্বৰূপে বতাহ ববলৈ ধৰিছে। সেই সিংহাসনৰ মাজত, ইয়াৰ পৰা এই কথাটো প্ৰকাশ পাইছে যে প্ৰভু যীশু আছে সিংহাসনৰ মাজত, অৰ্থাৎ তেওঁ ন্যায়বান বিচাৰকৰ্তা হিচাপে জগতৰ বিচাৰ কৰিবলৈ সাজু। সাতোটা শিং, সাতোটা শিঙে বুজায় সম্পূৰ্ণ ক্ষমতা, শিঙে বুজায় ক্ষমতা, শক্তি। দানিয়েল পুস্তকৰ সাত আৰু আঠ নম্বৰ অধ্যায় পঢ়িলে আমি এই কথা বুজি পাওঁ। তেওঁ সৰ্বশক্তিমান ঈশ্বৰ। সাতোটা চকুৱে বুজায় সম্পূৰ্ণ জ্ঞান, তেওঁ সৰ্বজ্ঞানী ঈশ্বৰ, তেওঁ সৰ্বশক্তিমান, সৰ্বজ্ঞানী। তেওঁ আত্মাৰে পৰিপূৰ্ণ, আত্মাৰ পৰিপূৰ্ণতাৰে তেওঁ চলাচল কৰে। তেওঁ হৈছে জ্ঞান আৰু সুবুদ্ধিৰ আত্মা। প্ৰভু যীশুখ্ৰীষ্ট হৈছে এটা সিংহৰ নিচিনা আৰু এটা মেৰ পোৱালিৰ নিচিনা। তেওঁৰ সিংহৰ চৰিত্ৰই বুজায় তেওঁৰ হ'বলগীয়া দ্বিতীয় আগমনক, আৰু তেওঁৰ মেৰ পোৱালিৰ চৰিত্ৰই বুজায় তেওঁৰ প্ৰথম আগমনক। সিংহ হৈছে তেওঁৰ ৰাজকীয়তাৰ ছবি, আনহাতে মেৰ পোৱালি হৈছে তেওঁৰ নম্ৰতাৰ ছবি। সিংহৰূপে তেওঁ হৈছে সাৰ্বভৌম, কিন্তু মেৰ পোৱালিস্বৰূপে তেওঁ হৈছে পৰিত্ৰাতা। সিংহৰূপে তেওঁ হৈছে বিচাৰকৰ্তা, কিন্তু মেৰ পোৱালি হিচাপে তেওঁ নিজেই দণ্ড গ্ৰহণ কৰোতা মানৱৰ ঠাইত। সিংহই প্ৰতিনিধিত্ব কৰে ঈশ্বৰৰ শাসন ব্যৱস্থাক, তেওঁৰ শাসন ক্ষমতাক, আনহাতে মেৰ পোৱালীয়ে প্ৰতিনিধিত্ব কৰে ঈশ্বৰৰ অনুগ্ৰহক। এতিয়া সাত নম্বৰ পদটো পঢ়ি দিম। তেওঁ আহি সিংহাসনত বহি থকাজনাৰ সোঁহাতৰ পৰা সেই নোৰাটো ল'লে। প্ৰভু যীশুৱে সেই পুথিখন ল'বলৈ আগবাঢ়ি যায় সেই মহাক্লেশৰ সময়ছোৱাৰ মাজেদি। তেওঁ প্ৰথমতে পৃথিৱীৰ ওপৰত তেওঁৰ ন্যায় বিচাৰ চলায় আৰু তাৰ পাছতহে তেওঁ পৃথিৱীত ন্যায় শাসন চলাব। এই যিখন ছবি আমি ইয়াত দেখিছোঁ, ইয়াত প্ৰভু যীশু আৰু মণ্ডলীৰ কাৰণে নিবেদন কৰ্তা হৈ থকা নাই, কাৰণ মণ্ডলী আৰু পৃথিৱীত নাই, মণ্ডলী আছে স্বৰ্গত। এতিয়া তেওঁ আৰম্ভ কৰিছে বিচাৰকৰ্তা হিচাপে কাম কৰিবলৈ। তেওঁৰ এই বিশেষ গতিটো ইয়াত মন কৰিবলগীয়া। আঠ নম্বৰ পদটো পঢ়িছোঁ। তাক ললত সেই চাৰি প্ৰাণী আৰু চৌবিছজন বৃদ্ধলোকে মেৰ পোৱালীৰ সাক্ষাতে পৰিল। তেওঁবিলাকৰ হাতত গাইপতি, বীণা আৰু পবিত্ৰ লোকবিলাকৰ প্ৰাৰ্থনাস্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাতি আছিল। তাক ললত, ইয়াৰ মূল গ্ৰীক বাক্যটো আছিল আউৰিষ্ট কালত, অৰ্থাৎ কোনো এটা কাম সম্পূৰ্ণ হোৱা বুজায়। তেওঁ ল'লে সেই পুথিখন। এইটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অতি গুৰুত্বপূৰ্ণ কাম। এতিয়া প্ৰভু যীশুৱে কাম সম্পূৰ্ণৰূপে নিজৰ হাতত লোৱা আমি ইয়াত দেখিছোঁ। ইয়াত আমি দেখিছোঁ সেই মেৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক, সেই চাৰিটা প্ৰাণী আৰু চৌব্বিছজন বৃদ্ধলোকে আগবঢ়োৱা উপাসনাৰ বৰ্ণনা। তেওঁলোকৰ হাতত আছিল বীণা। বীণাই প্ৰশংসা বুজায়। মণ্ডলীৰ বৃদ্ধলোকে আচলতে বীণা নবজায়, কিন্তু সেই বীণা আচলতে ঈশ্বৰলৈ তেওঁলোকে আগবঢ়োৱা প্ৰশংসাৰ চিন। আমি বহুতো মানুহেই ভালদৰে গান গাব নাজানো, ভালদৰে কোনো বাদ্যযন্ত্ৰ বজাব নাজানো, কিন্তু সেইবুলি জানো আমি ঈশ্বৰৰ প্ৰশংসা কৰিব নোৱাৰিম। স্বৰ্গত আমি সকলোৱে নিশ্চয় বাদ্যযন্ত্ৰ বজাব নালাগিব, কিন্তু স্তুতি প্ৰশংসাত আমি সকলোৱে নিশ্চয় যোগ দিব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাল বাদ্যবাদক নহ'ব পাৰে, আৰু স্বৰ্গত হয়তো আপুনি বীণা বজাবলৈ নিবিচাৰিব পাৰে, বা হয়তো বিচাৰিবও পাৰে যদি আপুনি বাদ্য বজাব পাৰে। কিন্তু আপোনালোকৰ এই অধমে হ'লে তেনেধৰণৰ কোনো বাদ্যযন্ত্ৰ বজাবলৈ নোৱাৰিম, কিন্তু আন ধৰণে সেই স্তুতি উপাসনাত যোগ দিবলৈ নিশ্চয় ভাল পাম। সেই চৌব্বিছজন বৃদ্ধলোকে আচলতে পুৰোহিতৰ নিচিনা কাম কৰিছে। স্বৰ্গত খ্ৰীষ্টীয় মণ্ডলীয়েই পুৰোহিতৰ কাম কৰিব। যোহনে লিখা শুভবাৰ্তাৰ সোতৰ নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে যি প্ৰাৰ্থনা আগবঢ়াইছিল, সেই প্ৰাৰ্থনাৰ উত্তৰ পিতৃ ঈশ্বৰে দিয়া আমি দেখিছোঁ স্বৰ্গত এই চৌব্বিছজন বৃদ্ধলোকৰ মাজত। প্ৰভু যীশুৱে প্ৰাৰ্থনা কৰিছিল তেওঁৰ বিশ্বাসীসকলে যাতে তেওঁক জানিব পাৰে, তেওঁলোকে যাতে তেওঁৰে সৈতে সদায় থাকিব পাৰে, আৰু তেওঁলোকে যাতে তেওঁৰ গৌৰৱ মহিমা চাই থাকিব পাৰে। এই সকলোখিনি প্ৰাৰ্থনাৰ উত্তৰ ইয়াতে আমি দেখোঁ, কাৰণ সেই চৌব্বিছজন বৃদ্ধলোক অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গত খ্ৰীষ্টৰ সৈতে থকা, খ্ৰীষ্টক উপাসনা কৰি থকা আমি দেখিছোঁ। পবিত্ৰ লোকবিলাকৰ প্ৰাৰ্থনাস্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাতি আছিল। ইয়াৰ পৰা আমি আৰু ভালদৰে বুজি পাওঁ যে সেই বৃদ্ধলোককেইজনে খ্ৰীষ্টীয় মণ্ডলীকেই প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকেই খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টি, তেওঁলোকেই পুৰোহিত। এতিয়া ন নম্বৰ আৰু দহ নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। আৰু তেওঁবিলাকে এটি নতুন গীত গান কৰিলে, বোলে, নোৰাটো ল'বলৈ আৰু তাৰ চাপ মেলিবলৈ তুমিহে যোগ্য, কিয়নো তুমি হত হলা আৰু সকলো ফৈদ, ভাষা, ৰাজ্য আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশ্যে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা, আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে তেওঁবিলাকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলা, তাতে তেওঁবিলাকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব। তেওঁবিলাকে এটি নতুন গীত গান কৰিলে। তেওঁবিলাকে মানে সেই জীৱন্ত প্ৰাণীকেইটি আৰু সেই চৌব্বিছজন বৃদ্ধলোক সকলোৱে একেলগে এই গীত গান কৰিলে। অৰ্থাৎ স্বৰ্গদূতবোৰৰ লগতে খ্ৰীষ্টীয় মণ্ডলীয়ে সমস্বৰে এই গীত গান কৰিলে। এই স্তুতি প্ৰশংসা সকলোৱে একেলগে কৰিলে, গীত গান কৰিলে। ইয়াত অনবৰতেই গীত গান প্ৰশংসা চলি থকাৰ ভাৱ এটা প্ৰকাশ পাইছে। এই প্ৰশংসা হাতত পুঠি লোৱা সেই মেৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুৰ উদ্দেশ্যে কৰা হৈছিল। তেওঁক প্ৰশংসা জনাই থকা হৈছে কাৰণ তেওঁ সকলো যুগৰ, সকলো জাতি, সকলো সম্প্ৰদায়ৰ মুক্তিদাতা। স্বৰ্গত আমি গান গাব নজনা সকলেও সেই প্ৰশংসাৰ গীতত যোগ দিম। পৃথিৱীত গান গাব নাজানিলেও আমি সকলোৱে স্বৰ্গত সেই প্ৰশংসাৰ গীতত স্বতঃস্ফূৰ্তভাৱে যোগ দিম। নতুন গীতটো হৈছে পৰিত্ৰাণৰ গীত। পুৰণি গীতটো আছিল সৃষ্টিকাৰ্যৰ গীত। ইয়োবৰ পুস্তকত আমি পাইছিলো যে স্বৰ্গদূতবোৰে গীত গান কৰিছিল। তেওঁলোকে গীত গান কৰিছিল কাৰণ ঈশ্বৰ সৃষ্টিকৰ্তা। কিন্তু সেই সময়ত তেওঁলোকে ঈশ্বৰৰ প্ৰেমৰ কথা প্ৰকাশ পোৱা দেখা নাছিল। কিন্তু এতিয়া আমি আমাক প্ৰেম কৰা আৰু আমাৰ হকে নিজকে উচৰ্গা কৰা পৰিত্ৰাতা প্ৰভু যীশুৰ বিষয়ে গীত গান কৰিব পাৰোঁ। ইয়াত কি যে এখন সুন্দৰ ছবি আমি দেখিবলৈ পাইছো। তুমিহে যোগ্য, অৰ্থাৎ এতিয়া প্ৰশংসা আৰু আৰাধনাৰ গোটেই দিগন্ত প্ৰভু যীশুৱেই ভৰাই তুলিছে। আচলতে আৰাধনা মানে হৈছে ঈশ্বৰক তেওঁৰ প্ৰাপ্য সন্মান দিয়া। প্ৰভু যীশু আমাৰ প্ৰশংসা উপাসনা পাবৰ যোগ্য। প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা। প্ৰভু যীশুৱে যে ক্ৰুচত তেজ বোৱালে সেই কথা তেওঁলোকে স্বৰ্গত গাইছে। আমি বহুতো লোকে এই তেজৰ কথাটো ক'বলৈ সংকোচ কৰোঁ। হয়তো আমি নকৰিব পাৰোঁ, কিন্তু বহুতে কৰে। পাৰিলে বাইবেলৰ পৰা তেজ শব্দটো নোহোৱা কৰিব পাৰিলে কিছুমান লোকে ভাল পায়। কিন্তু স্বৰ্গত সেই অমূল্য তেজৰ কথা কৈ এনেদৰে গীত গান হয় আৰু হ'ব। এৰা, প্ৰভু যীশুৱে আমাক মুক্তি দিবলৈ ক্ৰুচত তেওঁৰ অমূল্য তেজ, তেওঁৰ পবিত্ৰ তেজ বোৱালে। তেওঁৰ তেজেৰেই তেওঁ আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে আৰু আজি তেওঁক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি মুক্তি লাভ কৰিব পাৰোঁ। তেওঁ ক্ৰুচৰ ওপৰত তেওঁৰ সেই পবিত্ৰ তেজ বোৱাইছিল বাবেই। কাৰণ তেজ উলিওৱা নহ'লে পাপ মোচন নহয় বুলি বাইবেলতেই কোৱা আছে। 11:12 পাছে মই চাওঁতে চাওঁতে সেই সিংহাসনৰ, প্ৰাণীবিলাকৰ আৰু বৃদ্ধ লোকসকলৰ চাৰিওফালে অনেক স্বৰ্গদূতৰ মাত শুনিলোঁ। তেওঁবিলাকৰ সংখ্যা ওজুত গুণ ওজুত আৰু হাজাৰ গুণ হাজাৰ আছিল। তেওঁবিলাকে বৰ মাতেৰে ক'লে, বোলে, হত হোৱা যি মেৰ পোৱালি, তেওঁই পৰাক্ৰম, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু ধন্যবাদ পোৱাৰ যোগ্য। অযুত গুণ অযুত আৰু হাজাৰ গুণ হাজাৰ মানে সীমাহীন, অগণন, গণি শেষ কৰিব নোৱাৰা। অৰ্থাৎ জোহনে কৈছে, প্ৰথমতে মই দেখিছিলোঁ বৃদ্ধ লোককেইজনৰ চাৰিওফালে কিছুমান স্বৰ্গদূত। তেওঁলোকে গীত গান কৰিছিল, কিন্তু হঠাতেই দেখিলোঁ অগণন লোক, গণি শেষ কৰিব নোৱাৰি। এৰা, প্ৰভু যীশুক যিমানবোৰ লোকে, যিমানবোৰ স্বৰ্গদূতে প্ৰশংসা কৰি আছে আৰু কৰিব, আমি ভাবিব নোৱাৰোঁ, কল্পনা কৰিব নোৱাৰোঁ। স্বৰ্গলৈ গ'লে আমি সেই প্ৰশংসাৰ গীতত যোগ নিদিয়াকৈ থাকিব নোৱাৰিম। প্ৰিয় শ্ৰোতা, আপুনি যদি এই পৃথিৱীত থকা অৱস্থাত প্ৰভু যীশুৰ স্তুতি প্ৰশংসা কৰি ভাল নাপায়, তেন্তে স্বৰ্গলৈ গৈ জানো আপোনাৰ ভাল লাগিব? 13:14 আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আৰু সেই সকলোৰে মাজত যি যি আছে, সকলোৱেই এই কথা কোৱা শুনিলোঁ। সিংহাসনত বহি থকা জনা আৰু মেৰ পোৱালীৰ ধন্যবাদ, মৰ্যাদা, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। আৰু সেই চাৰি প্ৰাণীয়ে ক'লে, আমেন। আৰু সেই বৃদ্ধ লোকসকলে পৰি প্ৰণিপাত কৰিলে। জীৱন থকা সকলো জীৱই এই মহাজাগতিক উপাসনা কাৰ্যত যোগ দিয়া আমি ইয়াত দেখিছোঁ। স্বৰ্গমৰ্তত থকা সকলোৱে, সকলো সৃষ্ট বস্তুৱেই এই উপাসনাত যোগ দিছে আৰু মণ্ডলীয়ে শ্ৰদ্ধাপূৰ্ণভাৱে প্ৰণিপাত জনাইছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু এনেকুৱা প্ৰশংসা উপাসনা পোৱাৰ যোগ্য, কাৰণ তেওঁই সৃষ্টিকৰ্তা, তেওঁই আমাৰ উদ্ধাৰকৰ্তা আৰু তেওঁই এদিন এই পৃথিৱীত ন্যায় শাসনো প্ৰতিষ্ঠা কৰিবহি। তেওঁক বাৰু আপুনি আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? তেওঁক বাৰু আপুনি স্তুতি উপাসনা কৰেনে? তেওঁক নিয়মিতভাৱে স্তুতি আৰাধনা কৰাৰ অভ্যাস এতিয়াৰ পৰাই নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমার হিয়া নাসিউলাহত হিউলাহত।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।